এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কালি হঠাৎ কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকাই গা কৰি উঠিছে। বাক্সা জিলা প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰে পৰা নাৰায়ণগুৰিসহ নৈপৰীয়া অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰিছে। প্ৰশাসনে নৈপৰীয়া জনসাধাৰণক শীঘ্ৰেই নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহান জনাইছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা আয়ুক্তয়ো বেকী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। বানবিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহান জনোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া চক্ৰং, কুকুৰজান, ব্ৰহ্মাজান, বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গহপুৰৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ কথা আশ্বাস দিয়ে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত কালি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰি অভয়াৰণ্যখনত এমাহৰ ভিতৰত 50 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে অৰুণাচলৰ একাংশ দুৰ্বৃত্তই অভয়াৰণ্যখনৰ 4 হেক্টৰ ভূমিৰ বনাঞ্চল ধবংস কৰিছিল। ইয়াৰ পাছত ৰাজ্য চৰকাৰে পাৰিপাৰ্শ্বিক কৰ্মবাহিনীক বনাঞ্চলত গছপুলি ৰোপণৰ দায়িত্ব অৰ্পণ কৰে। সম্প্ৰতি প্ৰায় 22 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
কিছুদিন আগত আমাৰ বিহালী বনাঞ্চলত অসম অৰুণাচলৰ সীমান্তত কিছু দুৰ্বৃত্তই আমাৰ কিছু বনাঞ্চল ধ্বংস কৰিছিল আৰু প্ৰায় 4 হেক্টৰমান বনাঞ্চলত গছ বন কাটিছিল। আৰু তাৰ পিছতে আমি সিদ্ধান্ত লৈছিলো যে এই যিখিনি বনাঞ্চল ধ্বংস হৈছিলে তাত আমি নতুনকৈ গছ ৰোপণৰ কথা পৰিকল্পনা কৰিছিলো আৰু সেই মৰ্মে আমি ইকলজিকেল ট্ৰাক্সফৰ্চক দায়িত্ব দিছিলো আৰু আজি মই কি ধৰণে তাত বৃক্ষৰোপণ হৈছিলে এই কথাটো চাব গৈছিলো আৰু এতিয়ালৈকে প্ৰায় 22 হেক্টৰ ভূমিত নতুনকৈ বৃক্ষৰোপণ কৰা হল। আমাৰ কাৰণে এটা ভাল খবৰ আৰু আমি আশা ৰাখিছো যে খুব সোনকালে তেখেতসকলক ইমিডিয়েটলি আমি এই অহা মাহৰ ভিতৰতে আমি 50 হেক্টৰ কমপ্লিট কৰিব দিছো।
এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণ, বিধায়ক মুনীন্দ্ৰ দাসৰ উপৰি বন বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। স্বাস্থ্যখণ্ডত প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আয়ুষ্মান ভাৰত ডিজিটেল মিছন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চলিত বৰ্ষৰ 31 জুলাইলৈকে জিলাখনত 9,90,000ৰো অধিক আভা আই ডি সৃষ্টি কৰা হৈছে। ইয়াৰে 2,61,000ৰো অধিক আই ডি বৈদ্যুতিন স্বাস্থ্য ৰেকৰ্ডৰ সৈতে সংযুক্ত হৈছে। আভা আই ডিৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সুবিধাসমূহ ৰাইজক অৱগত কৰাৰ লক্ষ্যৰে জিলা স্বাস্থ্য বিভাগে ব্যাপক সজাগতা অভিযান গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ চাহ বাগিচা, গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আৰু আভা আই ডিৰ লাভালাভ সম্পৰ্কে ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি জিলাৰ সকলো চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰত এই সম্পৰ্কীয় বেনাৰ, লিফলেট বিতৰণ কৰা হৈছে। চৰকাৰী চিকিৎসালয়, আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত আভা আই ডি সৃষ্টিৰ বাবে স্থায়ী কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া 3খনীয়া টি-20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে 15জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্ৰেয়াছ আয়াৰৰ নেতৃত্ব দিবলগীয়া দলটোত তিলক বাৰ্মা উপ অধিনায়ক হিচাপে থাকিব। দলটোৰ আন কেইগৰাকীমান খেলুৱৈ হৈছে জছপ্ৰীত বুমৰাহ, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা 13, 15, আৰু 17 ছেপ্টেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ ভূঞাখাটৰ চিপাঝাৰ টংলা পথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আৰু 2জন গুৰুতৰভাৱে আহত হয়। এখন মহলীয়াপাৰা দিশৰ পৰা অহা 4চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত পৰিয়ালৰ এটা চৌহদৰ পকী দেৱালত খুন্দা মৰাৰ ফলত হিমাংশু হাজৰিকা নামৰ যুৱক এজনৰ থিতাতে মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।